গীতমালা ৯৯ অধ্যায়। জিহুৱাই ৰজা, জাতিসমূহ কম্পিত হও। তেওঁ কৰুবৰ ওপৰত সিংহাসনত বহি আছে, পৃথিৱী কঁপি উঠক। চিয়োনত জিহুৱা মহান, সমুদায় জাতিৰ ঊৰ্ধত তেওঁক উন্নীত কৰা হ'ল। জাতিবোৰে তেওঁ মহৎ আৰু ভয়াৱহ নামৰ প্ৰশংসা কৰক, তেওঁ প্ৰবিত্ৰ। শক্তিশালী ৰজাই ন্যায় ভাল পায়। তুমিয়েই ন্যায় বিচাৰ স্থাপন কৰিলা, তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা। আমাৰ ঈশ্বৰ জিহুৱাৰ উচ্চ প্ৰশংসাৰ কীৰ্তন কৰা, তেওঁ ভৰি পীড়া সন্মুখত প্ৰণিপাত কৰা, তেওঁ প্ৰবিত্ৰ। তেওঁ পুৰোহিতসকলৰ মাজৰ মুচি আৰু হাৰুণ, আৰু প্ৰাৰ্থনা কৰা লোকসকলৰ মাজৰ চমুৱেলে, প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল। তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল। তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল। হে আমাৰ ঈশ্বৰ জিহুৱা, তুমি তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিলা। তুমি তেওঁলোকলৈ এজন ক্ষমাবান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কৰ্মৰ প্ৰতিফল দিছিলা। তোমালোকে আমাৰ ঈশ্বৰ জিহুৱাৰ গৌৰৱ কীৰ্তন কৰা, তেওঁ পবিত্ৰ পৰ্বত অভিমুখে প্ৰণিপাত কৰা, কিয়নো আমাৰ ঈশ্বৰ জিহুৱা পবিত্ৰ।